এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আজি তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত হৈছে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰীয়ে জিলাখনত এখন পৰ্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰিব। কাইলৈ পুৱা 10 বজাত তেওঁ ডিব্ৰুগড়ৰ সচিবালয়ত সোণাৰী বিধানসভা সমষ্টি, দিনৰ 1 বজাত নাওবৈচা বিধানসভা সমষ্টি আৰু বিয়লি 6 বজাত টিংখাং বিধানসভা সমষ্টিৰ পৰ্যালোচনা বৈঠকত মন্ত্ৰী, বিধায়ক আৰু বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হ'ব। পৰহিলৈ মুখ্যমন্ত্ৰী শৰ্মাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পি এম ইউ এছ এইচ এ আঁচনি আৰু মুখ্যমন্ত্ৰীৰ বিশেষ অনুমোদনৰ অধীনত 2টা প্ৰস্তাৱিত আন্তঃগাঁথনি উন্নীতকৰণৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সেইদিনা দিনৰ ভাগত তেওঁ অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰস্তাৱিত অধ্যাপকৰ আৱাসগৃহ আৰু ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰিব। বিয়লি 3 বজাত পি এম শ্ৰী নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি নাহৰকটীয়া সমজিলা আয়ুক্তৰ কাৰ্যালয়, নাহৰকটীয়া হকী ষ্টেডিয়াম, আই টি আইত স্থাপন হ'বলগীয়া উৎকৰ্ষতা কেন্দ্ৰ, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় আৰু নামৰূপ নাহৰকটীয়া পথ উড়ন সেতুৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্যৰ আদৰ্শ মহাবিদ্যালয়সমূহৰ 50% পদত অৱসৰপ্ৰাপ্ত অধ্যাপক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ সপক্ষে কালি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে যুক্তি দাঙি ধৰে। এই বিষয়টোক লৈ বিভিন্ন পক্ষই প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও নতুন আৰু পুৰণিৰ সমাহাৰেৰে আদৰ্শ মহাবিদ্যালয়সমূহক আগবঢ়াই নিয়াৰ বাবে চৰকাৰে অভিনৱ পন্থা লৈছে বুলি মন্ত্ৰীগৰাকীয়ে মত প্ৰকাশ কৰে। তেওঁ কয় যে 65 বছৰ পৰ্যন্তহে অৱসৰপ্ৰাপ্ত অধ্যাপকসকলে এই পদত কাৰ্যনিৰ্বাহ কৰিব পাৰিব। মন্ত্ৰীগৰাকীয়ে কালি জনতা ভৱনত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 2গৰাকী অধ্যক্ষ আৰু 59জন সহকাৰী অধ্যাপকক আনুষ্ঠানিকভাৱে নিযুক্তি প্ৰদানৰ পাছত এই কথা প্ৰকাশ কৰে। নতুনকৈ নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলক উদ্দেশ্যি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে কাৰিকৰী শিক্ষানুষ্ঠানসমূহৰ মান উন্নত কৰাত আত্মনিয়োগ কৰিব লাগিব। কালি নিযুক্তিৰ পাছত ৰাজ্যত নিযুক্তিৰ সংখ্যা 121,243লৈ বৃদ্ধি পাইছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ কেইবাখনো জিলাত জাপানী এনকেফেলাইটিছ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে কমেও 30জন লোকৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে। স্বাস্থ্য বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ পৰা পোৱা তথ্য অনুসৰি জিলাখনত 4জন ৰোগী এই ৰোগত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। অৱশ্যে কোনো লোকৰ এই ৰোগৰ ফলত প্ৰাণহানি হোৱা নাই। হাস্পতালখনত উজনি অসমৰ অন্য জিলাৰ 6জন ৰোগী চিকিৎসাধীন হৈ আছে বুলি সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰিছে। তিনিচুকীয়া জিলাত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কালি জিলা আয়ুক্ত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তই সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় নিৰ্দেশ আৰু পৰামৰ্শ প্ৰদান কৰে। জিলাখনত এই ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে স্বাস্থ্য বিভাগক বিশেষ ব্যৱস্থা ল'বলৈ তেওঁ আহ্বান জনায়। যোৱা নিশা গুৱাহাটী মহানগৰীত হোৱা মুষলধাৰ বৰষুণৰ ফলত মহানগৰীৰ অনিলনগৰ, নবীন নগৰত পুনৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে। বিশেষকৈ অনিলনগৰৰ মূল পথত 1 আঠু পৰ্যন্ত পানী হোৱাৰ ফলত যাতায়াতৰ ক্ষেত্ৰত জনসাধাৰণ ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে। চিৰাং জিলাৰ বিজনী মহকুমাৰ বিভিন্ন ঠাইত আৰক্ষীয়ে কালি অভিযান চলাই 11জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। এই অভিযানত চিৰাং আৰক্ষীয়ে কেইবাখনো 4চকীয়া গাড়ীৰ লগতে ভালেমান আপত্তিজনক সামগ্ৰী জব্দ কৰে বুলি আকাশবাণীৰ চিৰাঙৰ সংবাদদাতাই জানিবলৈ দিছে। হাতছিঙিমাৰী জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত কাইলৈৰ পৰা 26 জুলাইলৈ মানকাছৰৰ 4খন গাঁও পঞ্চায়তত আধাৰ কাৰ্ড পঞ্জীয়নৰ শিবিৰ অনুষ্ঠিত হ'ব। সেই উদ্দেশ্যে আজি পুৱাৰ ভাগত দক্ষিণ হালমৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ 60 গোটে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত গোটৰ সদস্যসকলে জনায় যে শিবিৰৰ জৰিয়তে 18 বছৰ অনুৰ্ধৰ অভিভাৱকহীন কিশোৰ কিশোৰীসকলৰ আধাৰ কাৰ্ড পঞ্জীয়ন কৰা হ'ব। ইয়াৰ বাবে 60 গোটে ইতিমধ্যে জিলাখনত 24গৰাকী অভিভাৱকহীন কিশোৰ কিশোৰীক চিনাক্ত কৰিছে। ইয়াৰে 20গৰাকীৰ নামত পূৰ্বৰে পৰা আধাৰ কাৰ্ড পঞ্জীয়ন হৈ থকাৰ বিপৰীতে 4গৰাকীৰ আধাৰ কাৰ্ড নাই। জিলাখনত অভিভাৱকহীন এনে কোনো কিশোৰ কিশোৰীৰ আধাৰ কাৰ্ড নাথাকিলে তেওঁলোকে কাইলৈ মানকাছৰ গাঁও পঞ্চায়তৰ কাৰ্যালয়, পৰহিলৈ ধানুৱা গাঁও পঞ্চায়তৰ কাৰ্যালয়, 25 জুলাইত পানকাটা গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু 26 জুলাইত মালিৰালগা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত আধাৰ কাৰ্ড পঞ্জীয়ন শিবিৰত উপস্থিত থাকি নিজৰ নাম পঞ্জীয়ন কৰাব পাৰিব বুলি জিলা আইন সেৱা প্ৰাধিকৰণৰ এটা সূত্ৰই জনাইছে। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ সহযোগত তিনিচুকীয়াত যোৱা 7 জুলাইত আৰম্ভ হোৱা গ্ৰীষ্মকালীন কৰ্মশালাৰ কালি সামৰণি পৰে। অনুষ্ঠানটোত বনগীত, নাটক, কবিতা আদি পৰিৱেশন কৰা হয়। আমাৰ দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব। নমস্কাৰ।